يا أيها الذين آمنوا لا تكونوا كالذين كفروا وقالوا لإخوانهم إذا ضربوا في الأرض أو كانوا غزا لو كانوا عندنا ما ماتوا وما قتلوا ليجعل الله ذلك حسرة في قلوبهم والله يحيي ويميت والله بما تعملون بصير
هي مؤمن حقل তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কুফুৰি কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয় সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু সিহঁত নিহত নহ'লহেঁতেন ফলত আল্লাহে এই বিষয়টোকে সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে দৰাচলতে আল্লাহেই জীৱনদান কৰে আৰু মৃত্যু ঘটায় আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা